জাকব অধ্যায় তিনি। হে মোৰ ভাইবিলাক, অনেক শিক্ষক নহবা, কিয়নো তোমালোকে জানা যে আনতকৈ আমাৰ ভাৰী সুদ বিচাৰ হ'ব, কাৰণ আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনোৱে যদি বাক্যত ত্ৰুটি নকৰে তেওঁহে সিদ্ধ লোক, গোটেই শৰীৰকো দমন কৰিবলৈ সমৰ্থ। ঘোঁৰাবোৰ আমাৰ বশীভূত হ'বলৈ আমি যদি সিহঁতৰ মুখত লাগাম দিওঁ, তেন্তে সিহঁতৰ গোটেই গাটো ঘূৰাব পাৰোঁ। আৰু চোৱা, জাহাজবোৰ অতি ডাঙৰ আৰু প্ৰচণ্ড বায়ুৰ দ্বাৰাই চালিত হ'লেও সেইবোৰক অতি সৰু হালিৰে গুৰিয়ালৰ ইচ্ছামতে ঘূৰোৱা যায়। সেইদৰে জিভাও অতি ক্ষুদ্ৰ অংক, কিন্তু মহাদৰ্পৰ কথা কয়। চোৱা, কিমান অলপজয়ে কিমান ডাঙৰ হাবি পুৰে, জিভাও অগ্নিস্বৰূপ। আমাৰ অংগ প্ৰত্যংগবোৰৰ মাজত জিভা অধৰ্মময় জগৎস্বৰূপ। সেয়ে গোটেই শৰীৰক কলংকিত কৰে আৰু নিজেও জন্মৰ চক্ৰক প্ৰজ্বলিত কৰে আৰু নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়, কিয়নো পশু পক্ষী উৰগ আৰু জলজন্তু আদি কৰি সকলোৰে স্বভাৱক মানুহৰ স্বভাৱৰ দ্বাৰাই দমন কৰা যায় আৰু দমন কৰা হ'লো। কিন্তু জিভাক দমন কৰিবলৈ মানুহবিলাকৰ মাজত কাৰো সাধ্য নাই। সেই অশান্ত দুষ্টতাস্বৰূপ মৃত্যুজনক বিহেৰে পৰিপূৰ্ণ, তাৰেই আমি পিতৃপ্ৰভুৰ ধন্যবাদ কৰোঁ আৰু তাৰেই ঈশ্বৰৰ সাদৃশ্যৰে হোৱা মানুহবিলাকক হাও দিওঁ। একে মুখৰ পৰাই ধন্যবাদ আৰু হাও ওলায়। হে মোৰ ভাইবিলাক, এনে হোৱা উচিত নহয়। একেটা বিন্ধাই দি ভুমুকে সোৱাদ আৰু তিতা, এই দুইভূত পানী ওলায়নে? হে মোৰ ভাইবিলাক, ডিমৰু গছত জল ফায় নাইবা দ্ৰাক্ষালতাত ডিমৰু ফুল ধৰিব পাৰেনে? লোনা পানীয়েও সোৱাদ পানী উৎপন্ন কৰিব নোৱাৰে। তোমালোকৰ মাজত জ্ঞানী আৰু সুবুদ্ধি কোন? তেওঁ সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য দেখুৱাই দিয়ক। কিন্তু তোমালোকৰ হৃদয়ত যদি তিতা, ঈৰ্ষা আৰু বিৰোধ থাকে, তেন্তে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিবা আৰু মিছাও নকবা। এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিব, ইন্দ্ৰাসিক্ত আৰু ভৌতিক। কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে, তাতেই দ্বন্দ্ব আৰু আটাই কুকৰ্ম থাকে। কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে সুচী, পাছে শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, নিসংগ আৰু অকপট। আৰু শান্তি উৎপন্ন কৰাবিলাকৰ দ্বাৰাই শান্তিৰে ধাৰ্মিকতাৰ ফল ৰোৱা হয়।